حاميم
حاميم
تنزيل من الرحمن الرحيم
এইখন পৰম কৰুণাময় পৰম দয়ালু সত্যৰ তৰফৰ পৰা অৱতীৰ্ণ
كتاب فصلت آياته قرآنا عربيا لقوم يعلمون
এইখন এনেকুৱা এখন গ্ৰন্থ যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে কোৰআন ৰূপে আৰবী ভাষাত
بشيرا ونذيرا فأعرض أكثرهم فهم لا يسمعون
কুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে তথাপিও সিহঁতৰ সৰহভাগে মুখ ঘূৰাই লৈছে গতিকে সিহঁতে নুশুনিব
وقالوا قلوبنا في أكنة مما تدعونا إليه وفي آذاننا وقر ومن بيننا وبينك حجاب فاعمل إننا عاملون
আৰু সিহঁতে কয় তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে আৰু আমাৰ কাণত আছে বধিৰতা লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা সেয়ে তুমি তোমাৰ কাম কৰা নিশ্চয় আমি আমাৰ কাম কৰিম
قل إنما أنا بشر مثلكم يوحى إلي أنما إلهكم إله واحد فاستقيموا إليه واستغفروه وويل للمشركين
কোৱা মই কেৱল তোমালোকৰ দৰেই এজন মানুহ মোৰ প্ৰতি ওহী কৰা হয় যে তোমালোকৰ উপাস্য হৈছে কেৱল এজন উপাস্য এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতে ক্ষমা প্ৰাৰ্থনা কৰা লগতে দুৰ্ভোগ হৈছে মুশ্ৰিকসকলৰ বাবে
الذين لا يؤتون الزكاة وهم بالآخرة هم كافرون
যিসকলে জাকাত প্ৰদান নকৰে আৰু সিহঁতে হৈছে আখিৰাত অস্বীকাৰকাৰী
إن الذين آمنوا وعملوا الصالحات لهم أجر غير ممنون
নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰস্কাৰ
قل أئنكم لتكفرون بالذي خلق الأرض في يومين وتجعلون له أندادا ذلك رب العالمين
কোৱা তোমালোকে তেওঁৰ লগত কুফৰি কৰা নেকি যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰা নে তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক
وجعل فيها رواسي من فوقها وبارك فيها وقدر فيها أقواتها في أربعة أيام وقدر فيها أقواتها في أربعة أيام سواء للسائلين
আৰু তেওঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকট দিছে আৰু চাৰিদিনৰ মাজত ইয়াত খাদ্যবস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে
ثم استوى إلى السماء وهي دخان فقال لها وللأرض ائتيا طوعا أو كرها فقال لها وللأرض ائتيا طوعا أو كرها قالتا أتينا طائعين
তার পিছত তেও আকাশৰ ফালে মনোনিবেশ কৰিলে যেটো আগতে আছিল ধুম্রপুঞ্জ বিশেষ তার পিছত তেও আকাশক আৰু পৃথিৱীক কলে তোমালোক উভয়ে আহা ইচ্ছাতে হোক বা অনিচ্ছাতে হোক সিহঁত উভয়ে কলে আমি অনুগত হৈ আহিলো
فقضاهن سبع سماوات في يومين وأوحى في كل سماء أمرها وزينا السماء الدنيا بمصابيح وحفظا ذلك تقدير العزيز العليم
এইদৰে তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহিযোগে প্ৰেৰণ কৰিলে আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলোঁ এইবোৰ হৈছে মহাপৰাক্ৰমশালী সৰ্বজ্ঞৰ ব্যৱস্থাপনা
فَإِنْ أَعْرَضُوا فَقُلْ أَنذَرْتُكُمْ صَاعِقَةً مِثْلَ صَاعِقَةِ عَادٍ وَثَمُودَ
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে সিহঁতক কোৱা মই তোমালোকক কেৱল এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছো যেনেকুৱা শাস্তিৰ সন্মুখীন হৈছিল আদ আৰু ছামুদ সম্প্ৰদায়
إِذْ جَاءَتْهُمُ الرُّسُلُ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوا إِلَّا اللَّهِ قَالُوا لَوْ شَاءَ رَبُّنَا لَأَنْزَلَ مَلَائِكَةً فَإِنَّا بِمَا
যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাসূলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা তেতিয়া সিহঁতে কৈছিল যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন এতিকে তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি অস্বীকাৰ কৰোঁ
فَأَمَّا عَادٌ فَاسْتَكْبَرُوا فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَقَالُوا مَنْ أَشَدُّ مِنَّا قُوَّةً أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَهُمْ هُوَ أَشَدُّ مِنْهُمْ قُوَّةً وَكَانُوا بِآيَاتِنَا يَجْحَدُونَ
আনহাতে আদ সম্প্ৰদায়ৰ বিষয়টো হৈছে এনেকুৱা যে সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে এতেকে সিহঁতে লক্ষ্য কৰা নাইনে যে নিশ্চয় আল্লাহ যিজনে সিহঁতক সৃষ্টি কৰিছে তেওঁ সিহঁততকৈ শক্তিশালী আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল
فأرسلنا عليهم ريحا صرصرا في أيام نحسات لنذيقهم عذاب الخزي في الحياة الدنيا ولعذاب الآخرة أخزى وهم لا ينصرون
তাৰপিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলোঁ যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্চনাদায়ক শাস্তিৰ সোৱাদ ভোগ কৰাব পাৰোঁ আৰু আখিৰাতৰ শাস্তি ইয়াতকৈ অধিক লাঞ্চনাদায়ক আৰু সিহঁতক সহায় কৰা নহ'ব
وأما ثمود فهديناهم فاستحبوا العمى على الهدى فأخذتهم صاعقة العذاب الهون بما كانوا يكسبون
আৰু ছামুদ সম্প্ৰদায়ৰ বিষয়টো আছিল এনেকুৱা যে আমি সিহঁতক পথ নিৰ্দেশ দিছিলোঁ কিন্তু সিহঁতে সৎপথৰ পৰিৱৰ্তে অন্ধ পথত চলাটোহে পচন্দ কৰিছিল ফলত সিহঁতৰ কৃতকৰ্মৰ পৰিণাম হিচাপে লাঞ্চনদায়ক শাস্তিৰ বজ্ৰঘাতে সিহঁতক কৰায়ত্ব কৰিছিল
আৰু
যিসকলে ইমান আনিছিল আৰু তাকো অৱলম্বন কৰিছিল আমি তেওঁলোকক রক্ষা করেছিলো।
وَيَوْمَ يُحْشَرُ أَعْدَاءُ اللَّهِ إِلَى النَّارِ فَهُمْ يُوزَعُونَ
আরো স্মরণ করা, যেদিন আল্লাহর শত্রুবিলাকক অগ্নির ফালে সমবেত করা হব, সেইদিন সিহঁতক বিন্যস্ত করা হব বিভিন্ন দলত।
شهد عليهم سمعهم وأبصارهم وجلودهم بما كانوا يعملون
অবশেষত সিহঁতে যেতিয়া জাহান্নামৰ একেবাৰে সন্নিকটত গৈ উপস্থিত হ'ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু সিহঁতৰ চালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।
وَقَالُوا لِجُلُودِهِمْ لِمَ شَهِدْتُمْ عَلَيْنَا قَالُوا أَنطَقَنَا اللَّهُ الَّذِي أَنطَقَ كُلَّ شَيْءٍ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍ
আৰু সিহঁতে সিহঁতৰ ছালবোৰক সুধিব, কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা? ছালবোৰে কব, আল্লাহে আমাক বাকশক্তি প্ৰদান কৰিছে, যি সত্যাই সকলোকে বাকশক্তি দিছে, তেওঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হবা।
وَمَا كُنْتُمْ تَسْتَتِرُونَ أَنْ يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَا أَبْصَارُكُمْ وَلَا جُلُودُكُمْ وَلَكِنْ ظَنَنْتُمْ أَنَّ اللَّهَ لَا يَعْلَمُ كَثِيرًا
তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষী নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱে গোপন কৰা নাছিলা। আনকি তোমালোকে ভাবিছিলা যে তোমালোকে যি কৰা তাৰ সৰহভাগে আল্লাহে নাজানে।
ربكم أرداكم فأصبحتم من الخاسرين
তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে, ফলত তোমালোক হৈছে ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।
এতিয়া
যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও জাহান্নামেই হ'ব সিহঁতৰ আৱাস, আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্ত সকল অন্তৰ্ভুক্ত নহ'ব।
فَزَيَّنُوا لَهُم مَّا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ وَحَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِنَ الْجِنِّ وَالْإِنْسِ
আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহস্ৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ ভৱিষ্যত আৰু অতীতক সিহঁতৰ দৃষ্টিত খুবনীয় কৰি দেখুৱাইছিল, সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে। সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
وَقَالَ الَّذِينَ كَفَرُوا لَا تَسْمَعُوا لِهَذَا الْقُرْآنِ وَالْغَوْا فِيهِ لَعَلَّكُمْ تَغْلِبُونَ
আৰু কাফিৰবিলাকে কয়, তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈচৈ সৃষ্টি কৰিবা যাতে তোমালোকে জয়ী হ'ব পাৰা।
فَلَنُذِيقَنَّ الَّذِينَ كَفَرُوا عَذَابًا شَدِيدًا وَلَنَجْزِيَنَّهُمْ أَسْوَأَ الَّذِي كَانُوا يَعْمَلُونَ
গতিকে নিশ্চয় আমি কাফিরসকলক কঠিন শাস্তি আসদন করাম, আর অবশ্যই আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল প্ৰদান কৰিম।
ذلك جزاء أعداء الله النار لهم فيها دار الخلد جزاء بما كانوا بآياتنا يجحدون
أيها السيد الله خطر بلاكور پتدان جهنم আমার নিদর্শনাবলীর প্রতি সিহঁতর অস্বীকৃতির প্রতিফল হিসাবে সিহঁতর বাবে তাত আছে স্থায়ী আবাস।
وقال الذين كفروا ربنا أرنا الذين أضلانا من الجن والإنس نجعلهما تحت أقدامنا ليكونا من الأسفلين
আর কাফির সকলে কব হে আমার প্রতিপালক, জিন আর মানুষের মাজর পৰা যি দুজনে আমাক পদভস্ত করেছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভরির তলত রাখিম যাতে সিহঁত নিকৃষ্ট বিলাকৰ অন্তর্ভুক্ত হয়।
الذين قالوا ربنا الله ثم استقاموا تتنزل عليهم الملائكة ألا تخافوا ولا تحزنوا تتنزل عليهم الملائكة ألا تخافوا ولا تحزنوا وأبشروا بالجنة التي كنتم توعدون
نتجي جهكلا قوي أمار پرتبالا كويسة الله تار پيسوت أبسول تاكي تاولوكا رسول الله فرستا وبطر نحوي ايكو تاكوي زي তোমালোকে ভয় নকৰিবা আৰু চিন্তিত নহবা, বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।
নাহনু আউলিয়াউকুম ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরাহ ওয়ালাকুম ফীহা মা তাশতাহি আনফুসুকুম ওয়ালাকুম ফীহা মা তাদদাউন
আমিই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাতো, আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱে থাকিব।
নুজুলাম মিন গফুৰিৰ ৰহীম
অত্যন্ত ক্ষমাশীল পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ'ব আতিথ্য।
وَمَنْ أَحْسَنُ قَوْلًا مِّمَّنْ دَعَا إِلَى اللَّهِ وَعَمِلَ صَالِحًا وَقَالَ إِنَّنِي مِنَ الْمُسْلِمِينَ
খেজনত কয় আরনো কার কথা উত্তম হব পারে যে আল্লাহর ফালে আহ্বান করে লগতে সৎকর্ম করে আর কয় নিশ্চয় মই মুসলিম সকলের অন্তর্ভুক্ত।
ولا تستوي الحسنة ولا السيئة ادفع بالتي هي أحسن فإذا الذي بينك وبينه عداوة كأنه ولي حميم
ভাল আৰু বেয়া কেতিয়াও সমান হ'ব নোৱাৰে, সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমার আর যার মাজত শত্রুতা আছে এনে করলে কি হয়ে যাব তোমার অন্তরঙ্গ বন্ধুর দরে।
ওয়ামা ইউলাক্বাহা ইল্লাল্লাযীনা সাবারু ওয়ামা ইউলাক্বাহা ইল্লা যু হাযযিন আযীম
এই চরিত্রের অধিকারী কেবল তেওঁলোকেই হয় যিসকল ধৈর্যশীল, লগতে ইয়ার অধিকারী কেবল তেওঁলোকেই হয় যিসকল মহাভাগ্যবান।
ওয়াইম্মা ইয়ানযাগুন্নাকা মিনাশ শাইতানি নযগুম ফাস্তাইযু বিল্লাহি ইন্নাহু হুয়াস সামিউল আলীম
আৰু যদি শয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
وَمِنْ آيَاتِهِ اللَّيْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ লা তাসজুদু লিশ-শামসি ওয়া লা লিল-ক্বামারি ওয়াসজুদু লিল্লাহিল্লাযী খালাকাহুন্না ইন কুনতুম ইয়াহু তা'বুদুন।
আর তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক চাজদা নকৰিবা আৰু চন্দ্ৰকো নহয়, চাজদা কৰিবা কেৱল আল্লাহক যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
فَإِنِ اسْتَكْبَرُوا فَالَّذِينَ عِندَ رَبِّكَ يُسَبِّحُونَ لَهُ بِاللَّيْلِ وَالنَّهَارِ وَهُمْ لَا يَسْأَمُونَ।
তথাপিও যদি সিহঁতে অহংকাৰ কৰে তেন্তে জানি থোৱা, যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে তেওঁলোকে দিনে ৰাতি তেওঁৰেই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে।
وَمِنْ آيَاتِهِ أَنَّكَ تَرَى الْأَرْضَ خَاشِعَةً فَإِذَا أَنزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ إِنَّ الَّذِي أَحْيَاهَا لَمُحْيِي الْمَوْتَى إِنَّهُ عَلَى كُلِّ شَيْءٍ قَدِيرٌ।
তেওঁৰ আন এটা নিদৰ্শন এই যে তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰপিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেওঁই মৃতসকলক জীৱন দান কৰিব, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
إِنَّ الَّذِينَ يُلْحِدُونَ فِي آيَاتِنَا لَا يَخْفَوْنَ عَلَيْنَا أَفَمَن يُلْقَى فِي النَّارِ خَيْرٌ أَم مَّن يَأْتِي آمِنًا يَوْمَ الْقِيَامَةِ اعملوا ما شئتم انه بما تعملون بصير।
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে সিহঁত আমাৰ পৰা উজ্জ্ব নহয়। কোৱাচোন, যিজন অগ্নিত নিক্ষিপ্ত হব সি শ্ৰেষ্ঠ নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হব তেওঁ শ্ৰেষ্ঠ? তোমালোকে যি ইচ্ছা আমল কৰা, তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।
إِنَّ الَّذِينَ كَفَرُوا بِالذِّكْرِ لَمَّا جَاءَهُمْ وَإِنَّهُ لَكِتَابٌ عَزِيزٌ।
নিশ্চয় যিসকলে উপদেশ তথা কোরআন অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ'ব, নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ।
لا يأتيه الباطل من بين يديه ولا من خلفه تنزيل من حكيم حميد।
باطل ইয়াত কেতিয়াও অনুপ্রবেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয় পিছফালৰ পৰাও নহয়, এইটো প্ৰজ্ঞাময় চিৰপ্ৰশংসিত সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।
ما يقال لك إلا ما قد قيل للرسل من قبلك إن ربك لذو مغفرة وذو عقاب أليم।
তোমাক কেৱল সেইটোৱে কোৱা হয় যিটো কোৱা হৈছিল তোমাৰ পূৰ্ববৰ্তী ৰাসূলসকলক, নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।
وَلَوْ جَعَلْنَاهُ قُرْآنًا أَعْجَمِيًّا لَقَالُوا لَوْلَا فُصِّلَتْ آيَاتُهُ أَعْجَمِيٌّ وَعَرَبِيٌّ قُلْ هُوَ لِلَّذِينَ آمَنُوا هُدًى وَشِفَاءٌ وَالَّذِينَ لَا يُؤْمِنُونَ فِي آذَانِهِمْ وَقْرٌ وَهُوَ عَلَيْهِمْ عَمًى أُولَئِكَ يُنَادَوْنَ مِنْ مَكَانٍ بَعِيدٍ।
আৰু আমি যদি অনাৰবী ভাষাত কোরআন অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক'লেহেঁতেন ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়। ভাষা অনাৰবীয় অথচ ৰাসুল আৰবীয়, কোৱা এইখন মুমিনসকলৰ বাবে হৃদায়ত আৰু প্ৰতিকাৰ। আনহাতে যিসকলে ইমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা, আৰু কোৰআনে সিহঁতৰ অন্তৰৰ ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকে আহ্বান কৰা হ'ব দূৰৱৰ্তী স্থানৰ পৰা।
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ
নিশ্চয় আমি মুসাক কিতাব প্রদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা সিদ্ধান্ত পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ'লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল।
মান আমিলা সালিহান ফালি নাফসিহি ওয়া মান আসা ফালাইহা ওয়া মা রাব্বুকা বিযাল্লামিন লিল আবিদ
যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে, আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।
ইলাইহি ইউৰদ্দু ইলমুছাআ ওয়া মা তাখৰুজু মিন থামাৰাতিন মিন আকমামিহা ওয়া মা তাহমিলু মিন উনসা ওয়ালা তাদউ ইল্লা বিইলমিহ ওয়াইয়াউমা ইউনাদীহিম আইনা শুরাকাই ক্বালু আযান্না কামা মিন্না মিন শাহীদ।
কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক'ব, মোৰ অংশীদাৰসকল কোন, তেতিয়া সিহঁতে ক'ব, আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই।
وَضَلَّ عَنْهُمْ مَا كَانُوا يَدْعُونَ مِنْ قَبْلُ وَظَنُّوا مَا لَهُمْ مِنْ مَحِيصٍ
ইতিপূৰ্বে সিহঁতে যিবিলাকক উপাস্য হিচাপে আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তেতিয়া সিহঁতে অৰ্থাৎ মুশ্ৰিকসকলে বিশ্বাস কৰিব যে সিহঁতৰ পলায়নৰ কোনো উপায় নাই।
لا يسأم الإنسان من دعاء الخير وإن مسه الشر فيئوس قنوط
মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ আৰু নিৰাশ হৈ পৰে।
وَلَئِنْ أَذَقْنَاهُ رَحْمَةً مِنَّا مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ هَذَا لِي وَمَا أَظُنُّ السَّاعَةَ قَائِمَةً وَلَئِنْ رُجِعْتُ إِلَىٰ رَبِّي إِنَّ لِي عِندَهُ لَلْحُسْنَىٰ فَلَنُنَبِّئَنَّ الَّذِينَ كَفَرُوا بِمَا عَمِلُوا وَلَنُذِيقَنَّهُم مِّنْ عَذَابٍ غَلِيظٍ
আকৌ দুখদণ্ডই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ ফালৰ পৰা অনুগ্ৰহৰ সোৱাদ ল'বলৈ দিওঁ তেতিয়া সি কয়, এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ'ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈকে উভতাইও নিয়া হয় তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি ভোগ কৰাম।
أَنْعَمْنَا عَلَى الْإِنْسَانِ أَعْرَضَ وَنَأَى بِجَانِبِهِ وَإِذَا مَسَّهُ الشَّرُّ فَذُو دُعَاءٍ عَرِيضٍ
আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায় কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়
قل أرأيتم إن كان من عند الله ثم كفرتم به من أضل ممن هو في شقاق بعيد
كوا তোমালোকে কেতিয়াবা ভাবিছানে যদি এই কোরআনখন আল্লাহর তরফৰ পৰা অবতীর্ণ হৈ থাকে তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ'ব পাৰে
সানুৰিহিম আয়াতিনা ফিল আফাকি ওয়া ফি আনফুসিহিম হাত্তা ইয়াতাবায়্যানা লাহুম আন্নাহুল হক أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُ عَلَى كُلِّ شَيْءٍ شَهِيدٌ
অনতি পলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে নিশ্চয় এইখন সত্য এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী
আলা ইন্নাহুম ফি মিরিয়াতিম মিন লিকাই রাব্বিহিম আলা ইন্নাহু বিকুল্লি শাইইন মুহীত
জানিছোৱা নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে জানিছোৱা যে নিশ্চয় তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।